Yeah.
Hello.
কে বল ফোন কে কাটি
তোতে লেতেরা আত্মা আত্মা সব লেতেরা তত তোতে মূর সত আইব নোয়ার যা তোতে গম পা তোতে আত্মা বিলা খুব লেতেরা ও তোতে এটা সময় তোতা এটা সময় মুখ চিনি পাব লাগিব তো চিনি পা এই পৃথিবীত সব আত্মা বিচার তার মাজত কোনবা এটা হয়
হয় বারো
গম পা খালি চা মই সকলকে মরম করো সকলকে খঙো করো মোর ওসর আহি বলে কাপড় চাপ দেখিছ আহিলে কালি কালি আহিছিলে তো দেখালো না ভিডিও ই আহি গেট খনের ওসরলে আহি আকো তে ঘুরি গল তার আত্মাটোয়ে নিদি আহিব মন্দিরে কিন্তু বড়িয়াকে যাওয়া পারে মোর সেই গেট খনের সম্মুখের পর সি ঘুরি গুছি গল দেখিছেন তেনেকা বহুত ঘুরি গেছে কিন্তু যোনে আহিছে তো আহিছে নহা তো নয় আছে তো মোর সেলফিও মারি গেছে না গতি নিজকে সিধা কর আত্মা তো তহতর কারণে আইছো মই কিয় আইছো কসুন কিয় আইছো মই তো 1950ত আহা নাই 1910ত আহা নাই মই এক্স্যাক্টলি 1966ত আইছো কারণটো কই দিউ 1964ত জানুয়ারি মাহর পরা সিহতে গোটেই টোটাল ওয়ার্ল্ডৰ পৰা সিলভারটো আতর করে পেপারৰ পয়সা চলা দিছে সেইকাৰণে মই আহিছো সেইকাৰণে আহিছো তত পেপারে দি তক সবকে বন্দী বনাই পেলাইছে তত রজগুণ বরাই দিছে তত রজগুণ বরাই দিলে তত কামত থাকি জন্ম মৃত্যু জন্ম মৃত্যু তক তো এই জেলৰ পৰা কোনবাই উলাই লৈ যাব লাগিব না আসল কথাটো কই এইটো জেল হয় তো গম পা তো জেলত আছ তে জেলত আছ এইটো বহুত কষ্ট সুখ অলপ পাও কিন্তু দুখৰ উপৰি দুখ তাৰ ৰাতিপুৱা উঠি দেড় দৌৰ কামত যাব লাগে নালাগে কচোন কিয় লাগে কাৰণ ধাৰ খবৰ লৈছ ধাৰ মাৰিব লাগিব কোনে ধাৰত পেলালে তোক তহঁতক এনেকুৱা ধুনীয়া ধুনীয়া বস্তু দেখাই দিয়ে নহয় অসুৰৰ কাম সেইটোৱে ধুনীয়া ধুনীয়া বস্তু দেখাই দিয়ে আইফোন দেখাই দিয়ে এই কিনিব লাগিব কিনিব লাগিব কিনিলি আইফোনটো তাৰপিছত পেমেণ্ট মাৰ মটৰচাইকেল এখন লোৱাৰ পিছত মটৰচাইকেল দি নহয় তহঁতে মপেডেদি নহয় মটৰচাইকেল নাই 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 বুলেট লাগে নাই 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 এতিয়া মোক মাৰ্চেডিজ লাগে কিয় নিজকে কণ্টেণ্ট কৰিব নোৱাৰা আৰু সেইটোৱে মই শিকাব আহিছো
বহুত ভাল লাগিল দেই
হনুমানটো একে কথা সুধিছিল মোক তই চাইছনে হনুমানৰ এপিছডটো
চাইছো চাইছো
মই সেইটোৱে কব আহিছো আগতেও এইটো শ্ৰীকৃষ্ণও কৈ গৈছে ৰামেও কৈ গৈছে এতিয়া মই শ্ৰীকৃষ্ণৰ ৰামতকৈ বাপাকটো আহিছো বুজি পাইছা বিশ্বাস নকৰিলে নাই এক্টিংটোতো কৰি আছো মোৰ এক্টিংটো বেয়া হৈছে নেকি
নাই একদম বিন্দাস
এক্টিঙে কৰিছো তহঁতে ভাবি ল এই এক্টিং কৰিছে তাৰ গাত লম্বিছে বুলি ভাবি ল মই আচলটো নহয় বুলি ভাব কিন্তু এই এক্টিংটোতো ঠিকে কৰি আছে
নহয়
কি নাম তোৰ
মোৰ বাবৰ
বাবৰ শুক্ৰাচাৰ্যই তহঁতক শুকুৰবাৰে নামাজ পঢ়াই আছে হয় নহয় আৰু শুক্ৰাচাৰ্যই কি কয় জানে বয়সত গলে আঠজনী কি দহজনী মানে কুমাৰী পাবি কয় না তাৰমানে কি মেটেৰিয়েল বস্তু সুখ মেটেৰিয়েল সুখ মেটেৰিয়েল সুখখিনি হা পোৱাৰ সময়ত বৰ সুখ তাৰ পিছত দুখে দুখ হয় নহয় তহঁতে বঢ়িয়াকে কোৰাণখন ভালকে পঢ়চোন ভালকে পঢ় তাৰ সুৰহ বুলি এটা চেপ্টাৰ আছে তাত 23 নম্বৰ এটা শ্লোক আছে তাতে কি লিখা আছে মই অসমীয়াতে কৈ দিওঁ এই গোটেই পৃথিৱীখন যদি এখন কাগজ হয় আৰু এই সাগৰ সাগৰবিলাক যদি চিঞাহী হয় আৰু যিমান গছ লতিকা ইয়াতে আছে সেইবিলাক যদি কলম হয় এইখনত সেই লিখি 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 তাৰ অন্তই নহয় কাৰ মই কি কাম কৰিলো মই আছিলো আছো আৰু সদায় থাকিম মই 50,000 বছৰৰ মূৰে মূৰে এবাৰ আহো যেতিয়া কমপ্লিটলি ডিষ্ট্ৰাকশ্যন হৈ যায় আজি এটা ভিডিঅ' পঠাইছো ইয়াতে কিমান ফ্ৰড কৰিছে জানে আমেৰিকাই গোটেই বিশ্ব নষ্ট কৰি পেলাইছে যি আমেৰিকাত হয় তাত 3 মাহৰ পিছত ইণ্ডিয়াত হয় তহঁতক বান্ধি পেলাইছে বেংকত বান্ধিছে আমুকত কি ওৱান টাইম পাছৱৰ্ড লগাইছে এই কৰিছে চবকে অনলাইন পেমেণ্ট বনাইছে তাৰমানে কি ডিঙিত চিকলি লগাইছে তহঁতৰ ছিকলি পুৰা বান্ধি পেলাইছে। তইতো তোৰ বয়স কিমান? তইতো 1979ৰ আন্দোলনটো তই দেখা নাই নহয়, দেখিছ ন? সেই সময়ত মানুহে আহৈ আহ বুলি কলে হিন্দু মুছলমান চাব সব ধাৰ ধাৰকে ওলাই আহে আন্দোলন। আজিকালি মাটি চাচোন কোনোবা এটা ওলাই আহে নেকি? কিয় নাহে? কাৰণটো কি?
ধৰ্মবিভেদ বজাই দিছে না?
নহয়, ধৰ্মবিভেদ নহয়, ধৰ্মবিভেদৰ কথা নকবি। আচল কথাটো মই একদম গুৰি কথাটো কৈ দিওঁ, আচল কথাটো কওঁ বাবৰ। তহঁতক ধাৰত পেলাই দিছে। এটা মানুহ যদি ধাৰত থাকে নহয়, তাৰ মনত অকল এটাই চিন্তা থাকে, পেমেণ্ট দিব লাগিব। এ ভাই পেমেণ্ট দিব লাগিব, এইবিলাকত যাই কি লাভ? নাই নাই, মোৰ চাকৰিটো ঠিকে, মই হেৰি তাক কয় নৰ্মি, তহঁতে চব নৰ্মি হৈ গৈছে, এৰিব নোৱাৰ একো বস্তু। আহিবি মোৰ ঘৰত, আহিবি এখন শুদ্ধ চিন্তা শুদ্ধ মন লৈ আহিবি মোৰ কাৰণে। না হিন্দু, না মুছলমান, না জৌৰাষ্ট্ৰীয়, না খ্ৰীষ্টিয়ান, বুজি পাইছ? মই তহঁতক চবকে ইয়াৰ পৰা উঠাই লৈ যাব লাগিব, তহঁতৰ ৰাস্তাটো দেখাই দিম মই। নাই এতিয়া মই আৰু নকৰো তোক, আজি যে তই লাকি, তই সাধাৰণতে মই ফোন নুঠাওঁ, ইমান খালি উৎপাত কৰি থাকে মোৰ লগত, সেইকাৰণে নুঠাওঁ। অসুৰ আছে নাই? ইয়াতে বহুত অসুৰ আছে। যা বাবৰ ভালে থাক, মোক মোক মোৰ ভিডিঅ' চা, মোক কোৱা কথাবিলাক শুন, অলপ চলপ ৰূপ কিন আৰু টানা টানি বন্ধ কৰ। কাৰোৰ লগত একো টানা টানি নাই, সেইটোৱে হল চা না টানি, আৰু তহঁতে চনা টানি হবই লাগিব, সেইটোৱে মোৰ নিয়ম। খোৱা বোৱাত, খোৱা বোৱাত মোৰ একো ৰেষ্ট্ৰিকচন নাই। কোনোবাই গৰু খাই খাব দে, কোনোবাই মুৰ্গী খাই খাব দে, কোনোবাই ঘাঁহ খাই খাব দে, কিন্তু টানা টানি বন্ধ কৰ। মোক ফোন কৰিব নালাগে, খুব যদি মন আছে ঘৰৰ আগত আহিব লাগি, বৰ্তাৰ লগ ধৰো, লগ ধৰিবি, যা হল থ।